ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
জীৱনৰ একা বেকা বাটত চলোতে সকলো সময়ত সহায় হবলৈ এয়া আমি লৈ আহিছো বাইবেল শাস্ত্ৰৰ জীৱনময় বাক্য ভক্তিবচন।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আচলতে এই পৃথিৱীত যে আমি জীয়াই আছো, আমাৰ জীৱনৰ প্ৰতিটো পলৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। কিন্তু এই জীৱনৰ সিপাৰে যি অনন্ত জীৱন আছে, সেই অনন্ত জীৱন যেন আমি স্বৰ্গত কটাব পাৰোঁ তাৰ ব্যৱস্থা যে ঈশ্বৰে কৰিলে, সেইবাবেহে আমি ঈশ্বৰক অধিক ধন্যবাদ দিব লাগে। ঈশ্বৰৰ সেই ব্যৱস্থাৰ কথা আমি তেওঁৰ মহান বাক্য বাইবেল শাস্ত্ৰত পাওঁ। সেই বাইবেল শাস্ত্ৰ সহজ সৰলভাৱে অধ্যয়ন কৰাৰ চেষ্টা আমি কৰোঁ এই অনুষ্ঠানৰ যোগেৰে। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, শুনি কেনে পাইছে, কিবা প্ৰকাৰে উপকৃত হৈছেনে, অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি পঠিয়াওকচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকোঁ।
কিবা সুধিবলগীয়া বুজিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতা, তোমাৰ তুলনা নাই। তোমাৰ প্ৰেম, তোমাৰ কৰুণা, তোমাৰ অনুগ্ৰহৰ কথা আমি বৰ্ণাই শেষ কৰিব নোৱাৰো। প্ৰভু যীশুৰ যোগেদি তুমি আমালৈ যি অনুগ্ৰহ দেখুৱালা তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া পিতা। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমিয়েই আমাৰ চলাওঁতা হোৱা। অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ জীৱনত তোমাৰ মহান অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথম কৰিন্থিয়া নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো, নহয় জানো? আজি আমি প্ৰথম কৰিন্থিয়া পুস্তকৰ 8 নম্বৰ অধ্যায়ৰ আলোচনা কৰোঁ হওক। এই অধ্যায়টোৰ মূল আলোচ্য বিষয় হৈছে অখ্ৰীষ্টীয় পূজা পাতলত দেৱতালৈ আগবঢ়োৱা বস্তু অৰ্থাৎ প্ৰসাদ খ্ৰীষ্টীয় লোকে ভোজন কৰিব পায় নে নাপায়। এই বিষয়টোৰ ক্ষেত্ৰত পৌলে অতি স্পষ্ট শিক্ষা দাঙি ধৰিছে। নতুন নিয়মৰ মূল ভাষা গ্ৰীকত কি শব্দ ব্যৱহাৰ কৰা হৈছে আমি নাজানো, কিন্তু যেতিয়া ইংৰাজী ভাষাত দেৱতালৈ আগবঢ়োৱা বস্তুটো মাংস বুলি কোৱা হৈছে, তেতিয়া আমাৰ অসমীয়া বাইবেলত আকৌ বৰ সাধাৰণ অৰ্থত দেৱতাৰ প্ৰসাদ বুলি কোৱা হৈছে। প্ৰসাদ বুলিলে পূজ্য দেৱতালৈ আগবঢ়োৱা যিকোনো বস্তুকেই বুজাব পাৰি। কিন্তু কৰিন্থ মণ্ডলীৰ যিটো সমস্যা আছিল, সেয়া আছিল কোনো দেৱতাৰ নামত বলি কাটি উৎসৰ্গ কৰা পশুৰ মাংস খাবলৈ পায় নে নাপায় তাকে লৈহে। পৌলৰ দিনত কৰিন্থত দেৱপূজক মানুহবিলাকে দেৱতাৰ নামত উৎসৰ্গ কৰিবলৈ তেওঁলোকৰ আটাইতকৈ উত্তম পশুবোৰ আনিছিল মন্দিৰবিলাকলৈ। পশুটো নিৰ্দিষ্ট দেৱতাৰ নামত উৎসৰ্গ কৰা হৈছিল আৰু সেই উৎসৰ্গ কৰা পশুৰ মাংস সেই মন্দিৰৰ বজাৰত বিক্ৰী কৰা হৈছিল আৰু মানুহবোৰে সেই বজাৰৰ পৰাই মাংস কিনি আনিছিল। তেনেদৰে কোনো মানুহৰ ঘৰত সেই মাংস খোৱাৰ পৰত হয়তো এই প্ৰশ্নটো উঠিছিল যে খ্ৰীষ্টীয় বিশ্বাসী এজনে এনেদৰে দেৱতাৰ নামত আগবঢ়োৱা পশুৰ মাংস খাব পায় নে নাপায়। আৰু এই যিটো সমস্যাৰ সৃষ্টি হৈছিল ইয়াৰ উত্তৰ পৌলে এই অধ্যায়টোৰ মাজেৰে দিছে। কিন্তু এই কথাও আমি মনত ৰাখোঁ হওক যে এই বিষয়টোৰ উত্তৰ দিয়াৰ প্ৰসংগতেই জ্ঞানী পৌলে খ্ৰীষ্টীয় জীৱনত প্ৰয়োজনীয় কিছুমান শিক্ষাও দান কৰিছে। কোনো কোনোটো শিক্ষা কোনো কোনোজনৰ বাবে হয়তো গৰম মছলাৰ নিচিনা হ'ব পাৰে, আনহাতে কোনো কোনোটো কথা কোনো কোনো বিশ্বাসকাৰীৰ বাবে প্ৰভুৰ হাতৰ মৰমৰ স্পৰ্শৰ নিচিনাও হ'ব পাৰে। প্ৰথম কৰিন্থিয়া 8 নম্বৰ অধ্যায়ৰ 1 নম্বৰ আৰু 2 নম্বৰ পদ দুটা পাঠ কৰিছো, শুনিবচোন। দেৱতাৰ প্ৰসাদৰ বিষয়ে আমাৰ আটাইৰে জ্ঞান আছে বুলি আমি জানো। জ্ঞানে অহংকাৰ জন্মায় কিন্তু প্ৰেমে বৃদ্ধি কৰে। যদি কোনোৱে কিছু জানো বুলি ভাবে তেন্তে তেওঁ জানিব লগাৰূপে একো নাজানে। সকলো কথাকেই জনা বুলি ভবা কিন্তু আচলতে বহু কথাকে নজনা মানুহ আপুনি কেতিয়াবা লগ পাইছেনে প্ৰিয় শ্ৰোতা? আমি হলে পাইছো। লগ পাই আমি তেওঁলোকৰ মুখলৈ বহুপৰলৈ ভেবা লাগি হেবাং এটাৰ দৰে চাই ৰওঁ। কি অদ্ভুত মানুহ এওঁলোক, কি অহংকাৰী আৰু জেদী মানুহ এওঁলোক। আমাৰ মণ্ডলীসমূহতো এনেকুৱা বহুত লোক আছে, তেওঁলোকে নিজকে বহুত কথা জনা বুলি ভাবে কিন্তু আচলতে বহু কথাই তেওঁলোকে শুদ্ধভাৱে নজনে। তাৰোপৰি চাওকচোন, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বলত মানুহে আজি যিবোৰ কাম সমাধা কৰিছে তাকে লৈ কিছুমান মানুহে অহংকাৰ কৰিছে। সেইবোৰকে লৈ ঐশ্বৰিক, স্বৰ্গীয় আৰু আধ্যাত্মিক বাণীৰ প্ৰতি ইতিকিংসূচক বা নিক্ষেপ কৰি নিজৰ মূৰ্খতাও প্ৰকাশ কৰিছে। তেওঁলোকে কৈছে যে তেওঁলোকে নৰকলৈ গ'লে নৰকখনক শীততাপ নিয়ন্ত্ৰিত স্থান কৰি ল'ব, নৰকৰ পৰা ক্ষেপণাস্ত্ৰেৰে সৰগখন আক্ৰমণ কৰিব, নাইবা পৰমাণু বোমা দি সৰগখন উৰুৱাই দিব। এওঁলোকে সৰগ আৰু নৰকৰ কথা কিবা জানেনে বাৰু? সকলো জনা মানুহ জগতত এজনো নাই, থাকিব নোৱাৰেও। কেৱল অহংকাৰীজনেহে ভাবে যে তেওঁ সকলো জানে। আপুনি অহংকাৰী নেকি প্ৰিয় শ্ৰোতা? নাপায়। অহংকাৰত গংগাটোপ মাছটোৰ দৰে গাল দুটা অনবৰতে ফুলাই ৰাখিলে, কেতিয়াবা দুয়োটা গাল ফুটি থাকিলে আপোনাৰ গোটেই জিন্দগী বৰবাদ হৈ যাব। দুয়োটা নুফুটি এটা ফুটিলেও আপোনাৰ কম কষ্ট নহব। পৌলে এই বিষয়ৰ ক্ষেত্ৰত নিজৰ বিষয়ে কি কৈছে শুনকচোন। মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁক আৰু তেওঁৰ দুখভোগৰ সহভাগিতা যেন জানিবলৈ পাওঁ। ফিলিপিয়া 3:10। প্ৰিয় শ্ৰোতা, সকলো মানুহকেই আজি সকলো জ্ঞানৰ ওপৰত যিটো জ্ঞানৰ প্ৰয়োজন হৈছে সেয়া হৈছে প্ৰভু যীশুখ্ৰীষ্টক জনা জ্ঞান। কাৰণ প্ৰভু যীশুখ্ৰীষ্টক জানিলে যি জ্ঞান লাভ কৰা যায় সেই জ্ঞানে মানুহজনক প্ৰভুৰ প্ৰেমেৰে পূৰ্ণ কৰে, আৰু প্ৰভুৰ প্ৰেমেৰে পৰিপূৰ্ণ মানুহজনহে প্ৰভুত বৃদ্ধি পাই থাকিব পাৰে। 3 পদটো পাঠ কৰি দিব খুজিছো। কিন্তু যিজনে ঈশ্বৰক প্ৰেম কৰে সেইজনেই তেওঁৰ জনা লোক হয়। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ প্ৰেমে যদি আমাক পৰিচালনা কৰে তেন্তে আমি আমাৰ বিশ্বাসৰ জীৱনত বৃদ্ধি পাম। কিন্তু যদি আমাৰ জ্ঞানে আমাক পৰিচালনা কৰে তেন্তে আমি অহংকাৰী হ'ম, আৰু অহংকাৰী হ'লে অহংকাৰৰ শেষ যে পতন তাক আমি সকলোৱে জানো। 4 পদ, দেৱতাৰ প্ৰসাদ খোৱাৰ বিষয়ে হলে জগতখনত কোনো দেৱতা নাই আৰু এজনা ঈশ্বৰৰ বাহিৰে আন ঈশ্বৰ নাই, ইয়াক আমি জানো। প্ৰিয় শ্ৰোতা, আপুনি খ্ৰীষ্টলৈ অহাৰ পাছত, আপুনি ঈশ্বৰৰ পবিত্ৰ আৰু জীৱনদায়ক বচন লাভ কৰাৰ পাছত আপুনি জানে যে কোনো প্ৰতিমা বা দেৱতা খ্ৰীষ্ট আৰু ঈশ্বৰৰ বচনৰ তুলনাত আৰু একো নহয়। ঈশ্বৰ এজনাই, এজনা ঈশ্বৰৰ বাহিৰে কোনো ঈশ্বৰ নাই। গতিকে কোনো প্ৰতিমা বা দেৱতালৈ আগবঢ়োৱা প্ৰসাদতে সেই প্ৰতিমা বা দেৱতাৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে। আগবঢ়োৱা প্ৰসাদখিনি যেনেদৰে আগবঢ়োৱা যায় তেনেদৰেই থাকে। প্ৰতিমা বা দেৱতাৰ কোনো প্ৰভাৱ সেই প্ৰসাদখিনিত আচলতে নপৰে। তাতেই আমাৰ প্ৰভু সৰ্বোপৰি সৰ্বশক্তিমান ঈশ্বৰ। তেওঁৰ ওপৰত আনকি তেওঁৰ সমকক্ষ কোনো ঈশ্বৰ বা দেৱতা নাই। এতিয়া আমি 5 আৰু 6 পদ দুটা পঢ়ি দিব খুজিছো, আৰু এই 5 আৰু 6 পদ দুটাটো আচলতে সেই একে কথাকে কোৱা হৈছে। পাঠ কৰি দিছো, শুনিবচোন। কিয়নো আকাশত আৰু পৃথিৱীটো ঈশ্বৰ নামধাৰীবিলাক যদিও আছে, তথাপি যিজনাৰ পৰা সকলো বস্তু হয় আৰু যিজনাৰ নিমিত্তে আমিও আছো, আমালৈ সেই এজনা পিতৃ ঈশ্বৰহে আছে, আৰু যিজনাৰ দ্বাৰাই সকলো বস্তু হয় আৰু যিজনাৰ দ্বাৰাই আমিও আছো, কেৱল সেই এক প্ৰভু যীশুখ্ৰীষ্টহে আছে। আছে প্ৰিয় শ্ৰোতা, আছে। বিভিন্ন বিশ্বাসৰ বিভিন্ন লোকৰ নিমিত্তে আকাশে বতাহে পৃথিৱীয়ে পাতালে ঈশ্বৰ নামধাৰী দেৱতা অগণন আছে। সেই আটাইবোৰ ঈশ্বৰ নামধাৰী মাথোন, ঈশ্বৰ হলে নহয়। আকৌ এবাৰ কৈছো, সেই আটাইবোৰ ঈশ্বৰ নামধাৰী মাথোন, ঈশ্বৰ হলে নহয়। কিন্তু শিক্ষাপ্ৰাপ্ত কৰা খ্ৰীষ্টীয় লোকসকলে জানে যে তেওঁলোকে যিজনা একমাত্ৰ প্ৰভু যীশুখ্ৰীষ্টক ধৰিছে তেওঁৰ বাহিৰে কোনো ঈশ্বৰ নাই, কাৰণ তেওঁৰ দ্বাৰাই সকলো বস্তু হয়, তেওঁৰ দ্বাৰাই আমি সকলোৱেই হওঁ, আন কাৰো দ্বাৰাই একো বস্তু নহয়, আমিও নহওঁ। নোহোৱা নথকা দেৱতালৈ আগবঢ়োৱা প্ৰসাদখিনিতনো নোহোৱা নথকা দেৱতাৰ প্ৰভাৱ পৰে কেনেকৈ? গতিকে আমাৰ থকা মানুহৰ ইতিহাসত নিজক প্ৰকাশ কৰা জীৱন্ত ঈশ্বৰ প্ৰভু যীশুৰ নামত উৎসৰ্গ কৰিলে আমাৰ সেই থকা ঈশ্বৰজনাৰ প্ৰসাদখিনিত প্ৰভাৱ পৰিব, তেওঁ আশীৰ্বাদ কৰিব, আৰু তাকে ভোজন কৰিলে আমাৰ শাৰীৰিক উপকাৰো হ'ব। গতিকে প্ৰভু যীশুৰ নামত উৎসৰ্গ কৰি আচলতে আমি যিকোনো বস্তু তেনেদৰে খাব পাৰোঁ। 7 পদ পাঠ কৰি দিব খুজিছো, কিন্তু সকলোৰে এনে জ্ঞান নাই, কিয়নো কোনো লোকৰ পূৰ্বৰ দেৱতা মনা ৰীতি এতিয়ালৈকে থকাত তেওঁলোকে দেৱতাৰ প্ৰসাদ বুলি খায়, আৰু তেওঁলোকৰ বিবেক দুৰ্বল হোৱাত সেয়ে কলুষিত হয়। প্ৰিয় শ্ৰোতা, এইটো অলপ মন কৰিবলগীয়া কথা। খ্ৰীষ্টীয় বিশ্বাসত যিসকল শিশু হৈয়ে থাকে, খ্ৰীষ্টীয় পৰিপক্কতাত যিসকল বৃদ্ধি নাপায়, তেওঁলোকেই এই প্ৰসাদখিনি বাস্তৱিকতেই দেৱতালৈ আগবঢ়োৱা প্ৰসাদ বুলিহে খায়, কাৰণ তেওঁলোক আগতে সেই বিশ্বাসৰেই লোক আছিল আৰু সেই বিশ্বাসৰ প্ৰভাৱ তেওঁলোকে এতিয়াও পাহৰিব পৰা নাই। প্ৰভু যীশুখ্ৰীষ্টৰ বাহিৰে যে এতিয়া আমাৰ কোনো ঈশ্বৰ বা দেৱতা নাই, থাকিব নোৱাৰে, সেই জ্ঞানেই হয়তো তেওঁলোকৰ হোৱা নাই বা হৈছে যদিও খুব চালুকীয়া অৱস্থাতহে আছে। প্ৰিয় শ্ৰোতা, আজিৰ খ্ৰীষ্টীয় মণ্ডলীটো তেনে শ্ৰেণীৰ খ্ৰীষ্টীয় লোকেই এনেবোৰ বিষয়ক মণ্ডলীৰ ডাঙৰ সমস্যা যেন জ্ঞান কৰে, সমস্যা কৰি তোলে। তেওঁলোকে নিজকে জগতৰ পৰা পৃথক হোৱা খ্ৰীষ্টীয় লোক বুলি জ্ঞান কৰে, কিন্তু এনেধৰণৰ পৃথকীকৰণ আধ্যাত্মিকতাৰ পৰা নহৈ অজ্ঞানতাৰ পৰাহে হয়। আঠ নম্বৰ পদ, খোৱা বস্তুৱে ঈশ্বৰৰ আগত আমাক গ্ৰাহ্য নকৰাব, আমি নাখালেও আমাৰ হানি নহয় বা খালেও আমাৰ বৃদ্ধি নহয়। আন কথাত ক'বলৈ গ'লে প্ৰসাদ খোৱা নোখোৱা কথাটোৰ সৈতে আমাৰ ঈশ্বৰে সৈতে থকা সম্বন্ধৰ লগত কোনো সম্বন্ধ নাই, বৰং ঈশ্বৰে খাবলৈ দিয়া বস্তুকো পিতৰে অসুচী বুলি কৈহে নিজকে ঈশ্বৰতকৈ জ্ঞানী দেখুৱাবলৈ যোৱাৰ নিচিনা হৈছিল। পাচনি কৰ্ম দহ অধ্যায় চৈধ্য আৰু পোন্ধৰ পদ, আৰু সেইটোহে আচলতে পাপ। শৰীৰৰ কাৰণে যিবোৰ খোৱা বস্তু প্ৰভুৱে দিছে সেইবোৰ প্ৰভুৰ নামত ধন্যবাদ কৰি খাব লাগে। মদ, চেৰাপ, বিড়ি চিগাৰেট, ধপাত, তামোল পাণ নাখাব, কাৰণ সেইবোৰে শৰীৰৰ বিস্তৰ অপকাৰৰ বাহিৰে নয়া পইচা এটাৰ সমানো উপকাৰ নকৰে। কথাখিনি থুলমূলকৈ আকৌ এবাৰ কৈছো, যদি দেৱতালৈ আগবঢ়োৱা বস্তুবোৰ মানুহৰ বাবে অখাদ্য বস্তু নহয়, দেৱতালৈ আগবঢ়াওঁতে যদি বস্তুবোৰ নষ্ট কৰা হোৱা নাই বা ভেজাল বা অপৰিষ্কাৰ কৰা হোৱা নাই, আৰু সেইবোৰ যদি যেনে বস্তু তেনেকৈ আছে, তেন্তে সেইবোৰ আমি আমাৰ সৰ্বোপৰি ঈশ্বৰৰ নামত প্ৰাৰ্থনা কৰি ভোজন কৰিব পাৰোঁ। বৰং যিবোৰ অখাদ্য বস্তু, যিবোৰ খাই আমাৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকভাৱে বিস্তৰ ক্ষয় ক্ষতি হয়, সেইবোৰ বস্তুকেহে খাব নালাগে। প্ৰভুৰ নামত প্ৰাৰ্থনা কৰিও আমি সেইবোৰ খাব নোৱাৰো, কাৰণ কোনো অখাদ্য বস্তুৰ ওপৰত আমাৰ জ্ঞানী ঈশ্বৰে আশীৰ্বাদ নকৰে। তাৰোপৰি আমি এই কথাও দেখা পালো যে দেৱতালৈ আগবঢ়োৱা প্ৰসাদ খালেও বা নাখালেও সেয়ে ঈশ্বৰৰ সৈতে থকা আমাৰ সম্বন্ধৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে। প্ৰভুৰ নামত প্ৰাৰ্থনা কৰি খোৱাজনক নোখোৱাজনে আৰু নোখোৱাজনকো খোৱাজনে কোনো ধৰণৰ কটু বা কঠোৰ সমালোচনা কৰা যুগুত নহয়। কিন্তু হয় প্ৰিয় শ্ৰোতা, ইয়াতো এটা কিন্তু আছে, আৰু এই কিন্তুটো বৰ প্ৰয়োজনীয় কিন্তু। এই কিন্তুটোৰ ক্ষেত্ৰত কি কোৱা হৈছে তাকে জানিবলৈ আমি ন নম্বৰ পদটো পাঠ কৰোঁ হওক। তথাপি তোমালোকৰ এই ক্ষমতা যাতে দুৰ্বল মানুহলৈ উজুতি খুওৱা মূঢ়াস্বৰূপ নহয় তালৈ সাৱধান হ'বা। তাৰমানে কি ক'ব খোজা হৈছে? তাৰমানে কোৱা হৈছে যে দেৱতালৈ আগবঢ়োৱা প্ৰসাদখিনি খাবলৈ পায় নে নাপায় সেইটো ডাঙৰ প্ৰশ্ন নহয়, কাৰণ ইয়াৰ আগতেই কৈ অহা হৈছে যে তেনে প্ৰসাদ প্ৰভুৰ নামত প্ৰাৰ্থনা কৰি খাওঁ বোলাসকলে খাব পাৰে বা নাখাওঁ বোলাসকলে নাখালেও একো ভুল কৰা নহয়। খোৱাসকলে এই কাৰণতেই খাব পাৰিব যে প্ৰভু যীশুখ্ৰীষ্টৰ বাহিৰে যিহেতু কোনো ঈশ্বৰ নাই আৰু নোহোৱা নথকা দেৱতালৈ আগবঢ়োৱা বস্তুবোৰত নোহোৱা নথকা দেৱতাৰ যিহেতু কোনো ধৰণৰ প্ৰভাৱ পৰিব নোৱাৰে, গতিকে আমাৰ থকা ঈশ্বৰ, সৰ্বোপৰি সৰ্বশক্তিমান ঈশ্বৰৰ নামত প্ৰাৰ্থনা কৰি খাব পাৰি। কিন্তু হয় প্ৰিয় শ্ৰোতা, ইয়াত কিন্তু এটা আছে। দেৱতাৰ প্ৰসাদ খাব পৰাটো হৈছে খ্ৰীষ্টীয় লোকৰ ক্ষমতা, আৰু এই ক্ষমতা খ্ৰীষ্টীয় জীৱনত পৰিপক্কতা লাভ কৰা খ্ৰীষ্টীয় লোকসকলৰহে কেৱল আছে। কিন্তু খ্ৰীষ্টীয় জীৱনত পৰিপক্কতা লাভ নকৰা অনেক খ্ৰীষ্টীয় লোকো আছে, যিসকলক মণ্ডলীৰ দুৰ্বল খ্ৰীষ্টান লোক বোলা হৈছে। প্ৰসাদ খোৱা নোখোৱাৰ কথাত আমি তেওঁলোকৰ কথাকো আমাৰ বিবেচনাত ৰাখিব লাগিব। গতিকে ইয়াত দেৱতাৰ প্ৰসাদ খাব পৰা বা খাব নোৱাৰা কথাটো আচল কথা নহয়, কিন্তু আন দুৰ্বল শ্ৰেণীৰ খ্ৰীষ্টীয় ভাই ভনীসকলৰ কথাও এই ক্ষেত্ৰত বিবেচনা কৰিব লগা হৈছে। মণ্ডলীৰ পৰিপক্ক খ্ৰীষ্টীয় লোকসকলে দেৱতাৰ প্ৰসাদ খাব পৰা ক্ষমতাটো এই দুৰ্বল খ্ৰীষ্টীয় লোকসকলৰ বাবে উজুতি খোৱা মূঢ়াৰ নিচিনা হ'ব পাৰে। আপোনাৰ জ্ঞান আছে বাবেই আপুনি জানে যে আপুনি দেৱতাৰ প্ৰসাদ খাব পাৰে। কিন্তু আপোনাৰ কেৱল জ্ঞানেই নাই, কিন্তু লগতে ঈশ্বৰৰ প্ৰেমো আছে নহয়। আপুনি আপোনাৰ দুৰ্বল ভাই ভনীসকলক প্ৰেম কৰে নহয় জানো? আপুনি যদি আপোনাৰ ক্ষমতা ব্যৱহাৰ কৰি দেৱতাৰ প্ৰসাদ খায়ে থাকে, তেন্তে আপোনাৰ দুৰ্বল ভাই ভনীসকলে আপোনাৰ সেই ক্ষমতা ব্যৱহাৰত উজুতি নাখাবনে? গতিকে আপুনি যদি তেওঁলোকৰ দুৰ্বলতাৰ কথাও বিবেচনা কৰে, তেন্তে নিশ্চয় দেৱতাৰ প্ৰসাদ নোখোৱাকৈ থাকিব লাগিব। কাৰণ যিহেতু নাখালেও একো নহয়, সেয়ে আপুনি দুৰ্বল ভাই ভনীৰ বাবে উজুতি খোৱা মূঢ়া নহবলৈকে নোখোৱাকৈ থাকিব লাগিব। কথাটো নিশ্চয় ধৰিব পাৰিছে? দহ নম্বৰ পদ, কিয়নো জ্ঞান থকা যি তুমি, তোমাক যদি কোনোৱে দেৱালয়ত প্ৰসাদ খাবলৈ বহা দেখে, তেওঁ দুৰ্বল মানুহ হলে তেওঁৰ বিবেকে দেৱতাৰ প্ৰসাদ খাবলৈ সাহস নকৰিবনে? আমি খ্ৰীষ্টীয় পৰিচৰ্যাত থকা মানুহে বহুবিলাক কাম নকৰো, পাপ লাগিব বা ভুল হ'ব বুলি নহয়, কিন্তু সেইবোৰ নকৰো দুৰ্বল ভাই ভনীসকলৰ উজুতি খোৱা মূঢ়া নহবলৈকে। এতিয়া আমি এঘাৰ নম্বৰ পদটো পাঠ কৰি দিব খুজিছো। আৰু যি ভাইৰ নিমিত্তে খ্ৰীষ্ট মৰিল, সেই দুৰ্বলজন তোমাৰ জ্ঞানৰ দ্বাৰাই বিনষ্ট হয়। আমি এতিয়া জ্ঞানৰ কথাৰ পৰা ক্ৰমে ক্ৰমে বেলেগ এটা গভীৰ নীতিৰ কথালৈ আহিছো। এতিয়া আমি যি কথাটো বিবেচনা কৰিছো তাক আমি কৰা কামটো ভুল হৈছেনে ভাল হৈছে তাৰ ভিত্তিত বিবেচনা নকৰি, সেই কামটোৰ পৰা কেনেধৰণৰ প্ৰভাৱ পৰিছে তাৰ ভিত্তিতহে বিবেচনা কৰিছো। উদাহৰণস্বৰূপে চাওকচোন, দেৱতাৰ প্ৰসাদখিনি প্ৰভুৰ নামত প্ৰাৰ্থনা কৰি খালে যে কোনো ভুল বা পাপ নহয় তাক মই জানো, কাৰণ মোৰ পৰিপক্ক খ্ৰীষ্টীয় জীৱনত মই তাক প্ৰভুৰ বচনৰ আধাৰত জানিব পাৰিছো। সেইটো হৈছে মোৰ জ্ঞান। কিন্তু সেই জ্ঞানৰ আধাৰত মই কাম কৰিলে মোৰ মণ্ডলীৰ বা মোৰ ওচৰ চুবুৰীয়া দুৰ্বল ভাই ভনীয়ে মোৰ জ্ঞানৰ আচৰণখিনি ভুল বুজি ভুলভাৱে লৈ তেওঁলোকৰ দুৰ্বল বিবেকেৰে ভুল পথে পৰিচালিত হৈ তেওঁলোকৰ খ্ৰীষ্টীয় বিশ্বাসেই বিনষ্ট হ'ব পাৰে। কিন্তু তেওঁলোকৰ পৰিত্ৰাণপ্ৰাপ্ত সেই খ্ৰীষ্টীয় জীৱনৰ কাৰণে প্ৰভু যীশুখ্ৰীষ্টই তেওঁলোকৰ বাবেও মৃত্যুবৰণ কৰিছে। প্ৰভুৱে তেওঁৰ জীৱন দি তেওঁলোকক দিয়া পৰিত্ৰাণপ্ৰাপ্ত সেই খ্ৰীষ্টীয় জীৱনটোক যদি মই মোৰ জ্ঞানেৰে বিনষ্ট কৰিছো, তেন্তে সেই জ্ঞান কিমান বিপদজনক দেখিছেনে? গতিকে দুৰ্বল ভাই ভনীবিলাকৰ কথা বিবেচনা কৰি আমি আমাৰ জীৱন আচৰণ কৰা ভাল। আমাৰ জ্ঞানৰ কাৰণে আন দুৰ্বল শ্ৰেণীৰ ভাই ভনীৰ কথা বিবেচনা নকৰি তেওঁলোকৰ বিশ্বাস নষ্ট কৰাটো যে গুৰুতৰ পাপ, তাক আমি বাৰ নম্বৰ পদত পাওঁ। বাৰ নম্বৰ পদটো পাঠ কৰি দিছো, শুনিবচোন। তোমালোকে ভাইবিলাকৰ বিৰুদ্ধে এইদৰে পাপ কৰি তেওঁলোকৰ দুৰ্বল বিবেকত আঘাত কৰিলে তোমালোকে খ্ৰীষ্টৰ বিৰুদ্ধে পাপ কৰা হয়। ভাইবিলাকৰ বিৰুদ্ধে এইদৰে পাপ কৰি, তাৰ মানে দুৰ্বল ভাই ভনীবিলাকৰ দুৰ্বল আৰু শিশু বিশ্বাসৰ কথা অলপো বিবেচনা নকৰি আমাৰ জ্ঞান ব্যৱহাৰ কৰি তেওঁলোকৰ খ্ৰীষ্টীয় বিশ্বাস নষ্ট কৰাটো হৈছে পাপ। এই পাপ আচৰণ খ্ৰীষ্টৰ বিৰুদ্ধেই হয়, কাৰণ এই পাপৰ কাৰণেই আমি আমাৰ দুৰ্বল ভাই ভনীসকলক খ্ৰীষ্টীয় জীৱনৰ পৰা হেৰুৱাই পেলাব পাৰো, যিটো খ্ৰীষ্টই আমাৰ পৰা কেতিয়াও নিবিচাৰে। সেয়েহে এই পাপটোৰ পৰা মুক্ত হৈ থাকিব পৰাৰ উপায়টো তেৰ নম্বৰ পদ অৰ্থাৎ শেষ পদত দিয়া হৈছে এনেদৰে, এইকাৰণে খোৱা বস্তুৱে যদি মোৰ ভাইৰ বিঘিনি জন্মায়, তেন্তে ভাইৰ বিঘিনি নজন্মাবৰ কাৰণে মই আৰু কেতিয়াও প্ৰসাদ নাখাওঁ। আমাৰ অসমীয়া ভাষাৰ বাইবেলৰ মহিমা ধৰাই বৰ টান। অধ্যায়টোৰ আৰম্ভণিৰে পৰা মঙ শব্দটোৰ ঠাইত দেৱতাৰ প্ৰসাদ শব্দটো ব্যৱহাৰ কৰাৰ পাছত শেষ পদটোত আকৌ এতিয়া মঙ শব্দটো ব্যৱহাৰ কৰিছে, আৰু তাকে কৰি পঢ়োতা আৰু শ্ৰোতা ৰাইজক কেনা লগোৱাৰ নিচিনাহে হৈছে। গতিকে পাঠ কৰোঁতে আমি মঙ শব্দটো উঠাই প্ৰসাদ শব্দটোকে ব্যৱহাৰ কৰি পাঠ কৰিছো। এই পদটোত অতি স্পষ্ট কথাত কি কোৱা হৈছে জানেনে? কোৱা হৈছে যে যদি প্ৰসাদ খোৱাৰ দ্বাৰাই মোৰ দুৰ্বল বিশ্বাসৰ ভাই ভনীসকলৰ বিঘিনি জন্মে, তেনেহলে মই প্ৰসাদ নোখোৱাই ভাল। আৰু এই নীতিটো পৌলে প্ৰথম কৰিন্থীয় দহ নম্বৰ অধ্যায় তেইছ নম্বৰ পদতো এইদৰে কৈছে, সকলো অবাধ কিন্তু সকলোৱেই হিতজনক নহয়, সকলো অবাধ কিন্তু সকলোৱেই বৃদ্ধি নকৰে। এৰা প্ৰিয় শ্ৰোতা, আমি আমাৰ খ্ৰীষ্টীয় জীৱনত কেনেদৰে চলো সেইটো আমি ভালদৰে চকু দিব লাগে, কাৰণ আমাৰ সেই চলন ফুৰণৰ ওপৰতেই আন খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বিশ্বাসৰ কথাও জড়িত হৈ থাকে। এই কথাটো বাৰু আপুনি গুৰুত্ব সহকাৰে চিন্তা কৰিছেনে? ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
এতিয়া আপোনালৈ আগবঢ়াইছো প্ৰভু যীশুৰ বন্দনাৰ আৰু এটি সুমধুৰ গীত।
যদি লাগে
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তি বচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তি বচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com আমাৰ ৱেবছাইট www.twr.in
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
লাগে জীবনৰ